নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। উত্তৰ পূৰ্বাঞ্চল সমগ্ৰ দক্ষিণ পূব এছিয়াৰ ভিতৰতে বিনিয়োগৰ কাৰণে আটাইতকৈ আকৰ্ষণীয় অঞ্চল হিচাপে পৰিগণিত হ'বলৈ গৈ আছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ভাৰতীয় উদ্যোগ পৰিসংঘৰ উদ্যোগত গুৱাহাটীত আয়োজিত উত্তৰ পূব তেল আৰু গেছ সন্মিলন 2025ত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি কয় যে এন ই মানে এতিয়া নৰ্থ ইষ্ট নহয়, এন ই মানে হৈছে দেশৰ নিউ ইঞ্জিন অৰ্থাৎ দেশৰ নতুন চালিকা শক্তি। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চল সম্প্ৰতি ঐতিহাসিক ৰূপান্তৰৰ সাক্ষী হৈছে আৰু উন্নত তথা আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত সৰব ভূমিকা পালন কৰি আছে। উত্তৰ পূৰ্বাঞ্চল সম্প্ৰতি যোগাযোগ তথা পৰিবহণৰ জৰিয়তে পৰিৱৰ্তনৰ নতুন যুগত প্ৰৱেশ কৰিছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীসোণোৱালে অসম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ প্ৰাকৃতিক সম্পদে অনাগত সময়ত দেশৰ বাবে উদ্যোগ, যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপন আৰু শক্তি ক্ষেত্ৰৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি মন্তব্য কৰে। সাম্প্ৰতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি? বৰ্তমান সময়ত ৰাজ্যৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰিৱেশ কেনে? এনে কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰি বাতৰি বিভাগে কাইলৈ নিশা 8:02 প্ৰচাৰ কৰিব এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান। এই অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য আনিচুজ্জামান, অধিবক্তা তথা সমাজকৰ্মী কৈলাশ চন্দ্ৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। 67 সংখ্যক আকাশবাণী সংগীত সন্মিলন কাইলৈ গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। সন্ধিয়া 6 বজাত আৰম্ভ হ'বলগীয়া এই সন্মিলনত বিখ্যাত শিল্পী মনোজ বৰুৱাই ভায়লিন বাদন আৰু গোৱালপৰীয়া লোকগীতৰ শিল্পী জবা চক্ৰৱৰ্তীয়ে লোকগীত পৰিৱেশন কৰিব। ৰাজ্যমণ্ডিত ভাৰতীয় সংগীতধাৰাক, বিশেষকৈ শাস্ত্ৰীয় সংগীত, লঘু শাস্ত্ৰীয় আৰু লোকসংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে প্ৰচাৰ ভাৰতীৰ উদ্যোগত 1954 চনৰে পৰা দেশৰ বিভিন্ন স্থানত আকাশবাণী সংগীত সন্মিলনৰ আয়োজন কৰি আহিছে। ৰাজ্যত ডেংগুৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছে। বিগত 2.5 মাহত 240 জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য মতে এই পৰ্যন্ত ৰাজ্যৰ 570 জন লোক ডেংগুত আক্ৰান্ত হৈছে। অৱশ্যে এই ৰোগত পৰি কোনো লোকৰ মৃত্যু হোৱা নাই। চলিত বৰ্ষত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক 74 জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে শিৱসাগৰ জিলাত 63 আৰু শোণিতপুৰ জিলাত 41 জন লোক আক্ৰান্ত হৈছে। চলিত বৰ্ষৰ আগষ্টত সৰ্বাধিক 118 জন লোকৰ দেহত ডেংগুৰ সংক্ৰমণ ধৰা পৰিছে। ছেপ্টেম্বৰত 116 জন, অক্টোবৰত 68 জন আৰু নৱেম্বৰত বৰ্তমানলৈকে 56 জন লোক ডেংগুত আক্ৰান্ত হৈছে। ৰাজ্যত পূৰ্বতে বাৰিষা কালতহে ডেংগুৰ প্ৰাদুৰ্ভাৱ দেখা গৈছিল যদিও এতিয়া চৰিত্ৰ সলনি হৈ শীতৰ মাজতো ডেংগুৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। বাংলাদেশত আজি দিনৰ 10:10 5.7 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়। বাংলাদেশৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে এই ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে নৰসিংদী জিলাৰ মাধৱদী অঞ্চল। ভূমিকম্পৰ জোকাৰণি কলকাতা আৰু অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অংশত অনুভূত হয়। গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্পৰ্টছ ক্লাবে স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বিদ্যুৎ পৰিষদে কালি চৰাইবাহীত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নগাঁৱৰ প্ৰথম ডিভিজন ফুটবল লীগৰ ৰাণাৰ্ছ ত্ৰিনিয়ন গোষ্ঠীক 3-1 পৰাস্ত কৰে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'ব। অসম ক্ৰিকেটৰ 76 বছৰীয়া ইতিহাসত ৰাজ্যখনত হ'বলগীয়া এই প্ৰথমখন টেষ্টৰ বাবে BCCI তথা অসম ক্ৰিকেট সন্থাই প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। দুয়োটা দলে কালি বহু সময় ধৰি অনুশীলন কৰে। ভাৰতে আজি পুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈ অনুশীলন কৰে। দক্ষিণ আফ্ৰিকাই দিনৰ 1 বজাৰ পৰা বিয়লি 4 বজালৈ অনুশীলন চলাব। উল্লেখযোগ্য যে চলিত শৃংখলাটোত দক্ষিণ আফ্ৰিকাই কলকাতাত অনুষ্ঠিত প্ৰথম টেষ্টত জয়লাভ কৰি 1-0 অগ্ৰগতি লাভ কৰি আছে। শিৱসাগৰ জিলাৰ ৰূপহীমুখত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়। শিৱসাগৰ নগৰ অভিমুখে গৈ থকা এখন 4-চকীয়া বাহন আৰু যোৰহাট অভিমুখে আহি থকা এখন তীব্ৰবেগী মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত বিদ্যুৎ ফুকন নামৰ মটৰচাইকেল আৰোহীজন থিতাতে নিহত হোৱাৰ লগতে এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। মহিলাগৰাকীক সংকটজনক অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুপৰীয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 1:40